এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যজুৰি স্বাস্থ্যসেৱা সুলভ আৰু ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম মন্ত্ৰীসভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিসমূহৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিশ্বনাথত ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি আম্বাগাঁও বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। জিলায়ুক্ত পুলক পাটগিৰিয়ে শিবিৰটো উদ্বোধন কৰে। জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে আয়োজিত এই স্বাস্থ্যমেলাত প্ৰসূতি, মেডিচিন, চকু, হাড়, শিশু ৰোগ, মানসিক স্বাস্থ্যকে ধৰি বিভিন্ন দিশত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা হয়। 15গৰাকী চিকিৎসকে এই শিবিৰত চিকিৎসা সেৱা আগবঢ়ায়। স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰা তথা জনসাধাৰণৰ বাবে গুণগত চিকিৎসা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ অন্যান্য জিলাতো শিবিৰসমূহ মুকলি কৰা হয়। কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাট গাঁও পঞ্চায়তৰ বোকাখাট হাইস্কুলত আয়োজিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই শিবিৰ মুকলি কৰি গ্ৰাম্যাঞ্চল, বিশেষকৈ আওহতীয়া অঞ্চলসমূহত স্বাস্থ্যসেৱা সুচল কৰি তোলাৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে। এই শিবিৰসমূহে স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। চৰাইদেউ জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আজি জিলাখনৰ মাহমৰা ডিপলিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰ মুকলি কৰা হয়। ৰাজ্য চৰকাৰৰ পৰিবহণ, পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মোহনে আজি শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। জিলাখনৰ 40টা স্থানত পৰ্যায়ক্ৰমে এই শিবিৰ মুকলি কৰা হ'ব। শিবিৰসমূহত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়াব। আজি শিবিৰ মুকলি কৰি মন্ত্ৰী যোগেন মোহনে এইদৰে কয়।
আৰু আমি ভাবিছো যে স্বাস্থ্য আৰু কল্যাণ শিবিৰে আমাৰ চৰাইদেউ জিলাত আজি ডিপলিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি চেণ্ট্ৰেল জিলা ভিত্তিত প্ৰগ্ৰেমটো ইনগ্ৰেচন কৰিছো আৰু ইয়াৰ পৰা কণ্টিনিউ হৈ থাকিব। কাৰণ মানুহৰ স্বাস্থ্যৰ কথা আছে, মানুহক এই চৰকাৰৰ নিৰ্দিষ্ট সময়ত প্ৰগ্ৰেম শেষ কৰিব লাগিব। ইয়াত বিনামূলীয়াকৈ ৰোগৰ চিকিৎসা হয় আৰু তেওঁলোকৰ টেষ্ট হ'ব। ইয়াত বিভিন্ন ধৰণৰ ডায়েবেটিছৰ পৰা আদি কৰি ব্লাড টেষ্ট পৰা সকলোখিনি কৰাৰ এইটো ব্যৱস্থা হৈছে।
ধেমাজি জিলাতো আজি স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ উদ্বোধন কৰা হয়। জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ 65খন গাঁও পঞ্চায়ত আৰু 2খন পৌৰসভাক সামৰি পৰ্যায়ক্ৰমে 17 জুলাই পৰ্যন্ত এই স্বাস্থ্যমেলা মুকলি থাকিব। 14জন বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়াবলগীয়া শিবিৰত কেইবাটাও ৰোগৰ পৰীক্ষা আৰু পুষ্টি সম্পৰ্কীয় পৰামৰ্শ দিয়া হ'ব। জিলাখনৰ সমজিলা জোনাইতো আজি স্বাস্থ্যমেলা অনুষ্ঠিত হয়। নগাঁও জিলাৰ বুঢ়াগোহাঁই থানখণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৰায়দঙীয়া ৰাজহুৱা মঞ্চত আজি বিধায়ক ৰূপক শৰ্মাই জিলা পৰ্যায়ৰ স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত প্ৰায় 300জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। গোলাঘাট স্বাস্থ্য বিভাগৰ উদ্যোগত গাঁও পঞ্চায়ত স্তৰত আজি স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। আজি জিলাখনত 1168জন লোকক স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা প্ৰদান কৰা হয়। দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন কৰে। বিহালী সমষ্টিত এই আঁচনিৰ অধীনত সমষ্টিটোৰ প্ৰায় 23,000গৰাকী মহিলাক 10,000 টকাৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ 30 লাখ মহিলা উপকৃত হ'ব বুলি জানিবলৈ দিয়ে। প্ৰাৰম্ভিক মূলধনৰ সদ্ব্যৱহাৰ কৰা মহিলাক অহা বছৰ 25,000 টকা প্ৰদান কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 50,000 টকাৰ অৰ্থ সাহায্য উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকললৈ আগবঢ়োৱা হ'ব। ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমত ক্ষুদ্ৰ উদ্যোগীসকলক অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। প্ৰতি কুইণ্টল ধান 2,550 টকা আৰু প্ৰতি কুইণ্টল সৰিয়হ 6,450 টকা মূল্যত ক্ৰয় কৰা হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। ছেপ্টেম্বৰত আৰু 6 লাখ ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থীৰ একাউণ্টত ছমাহৰ বাবে মাহিলী 300 টকাকৈ টিউচনৰ বাবদ দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জিলাখনৰ পাভৈত এখন স্বাস্থ্যমেলা উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰটো শুভাৰম্ভ কৰি ডঃ শৰ্মাই 10গৰাকী অৱসৰপ্ৰাপ্ত আশাকৰ্মীক এককালীন সাহায্য হিচাপে 2 লাখ টকাৰ চেক প্ৰদান কৰে। ডঃ শৰ্মাই আজি জামুগুৰিহাটৰ ত্যাগবীৰ খেমবৰুৱা মহাবিদ্যালয় আন্তঃক্ৰিয়া ক্ষেত্ৰৰ আধাৰশিলাও স্থাপন কৰে। ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত আজি মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কেইবাটাও ধৰ্মীয় স্থানলৈ প্ৰথম কৃষ্টি হিচাপে 1.5 লাখ টকাৰ অনুদানৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় বিধানসভা সমষ্টিত 204টা নামঘৰ, মন্দিৰ আৰু থানলৈ 3 লাখ টকাকৈ এই আঁচনিৰ অনুদান আগবঢ়োৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজন কৰা এটা কাৰ্যসূচীত ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই এই আঁচনিৰ অধীনত তেজপুৰ বিধানসভা সমষ্টিৰ 158টা নামঘৰ আৰু উপাসনা গৃহলৈ 1.5 লাখ টকাকৈ অনুদানৰ চেক বিতৰণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।